বাবিলৰ মিনাৰ। এতিয়া গোটেইখন পৃথিৱীত এটা ভাষা আৰু এটাই মাত আছিল। আৰু যেতিয়া মানুহবিলাকে পূবফালৰ পৰা প্ৰব্ৰজন কৰিছিল, সিহঁতে চীনা দেশত এখন সমতল পাই তাতে নিবাস কৰিলে আৰু সিহঁতে ইজনে সিজনক কোৱা কৰি কৰিলে, আহা আমি ইটা সাজি তাক ভালকৈ পোৰোঁহক। আৰু সিহঁতে পাথৰৰ সলনি ইটা আৰু কঁৰালৰ নিমিত্তে আলকাতৰা ব্যৱহাৰ কৰিলে। তেতিয়া সিহঁতে ক'লে, আহা আমি নিজৰ বাবে এখন নগৰ আৰু এখন আকাশলংঘা মিনাৰ নিৰ্মাণ কৰি নিজৰ নাম খ্যাতিমন্ত কৰোঁ হওক, নহ'লে আমি গোটেই পৃথিৱী ছিন্ন ভিন্ন হ'ম। পাছত মনুষ্য সন্তানবিলাকে যি নগৰ আৰু মিনাৰ নিৰ্মাণ কৰিছিল তাক চাবলৈ জিহুৱা নামি আহিল আৰু জিহুৱাই কৈছিল, চোৱা সিহঁত একে জাতি আৰু সিহঁত সকলোৰে ভাষাও একে আৰু সিহঁতৰ কাৰ্যৰ এয়া আৰম্ভণি মাত্ৰ। এতিয়া সিহঁতে কৰিবলৈ ঠাৱৰ কৰা কোনো কাৰ্য সিহঁতৰ অসাধ্য নহ'ব। এতেকে আহা আমি নামি সিহঁতৰ এজনে আনজনৰ মাত বুজিব নোৱাৰাকৈ সেই ঠাইত সিহঁতৰ ভাষা ভেদ জন্মাওগৈ। এইৰূপে কৰি জিহুৱাই তাৰ পৰা গোটেই পৃথিৱীৰ ওপৰত সিহঁতক ছিন্ন ভিন্ন কৰিলে আৰু সিহঁতে নগৰ সাজিবলৈ এৰিলে। এই হেতুকে তাৰ নাম বাবিল ৰখা হ'ল, কিয়নো সেই ঠাইতে জিহুৱাই গোটেই পৃথিৱীৰ ভাষাৰ ভেদ জন্মালে আৰু তাৰ পৰাই জিহুৱাই সিহঁতক পৃথিৱীৰ বিভিন্ন ঠাইত ছিন্ন ভিন্ন কৰিলে।